এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অৰ্থনৈতিক আৰু সাংস্কৃতিক শক্তি হিচাপে ভাৰতৰ পৰিচয় শক্তিশালী কৰি তোলাৰ বাবে সমূহীয়া প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভাৰতৰ জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰৰ বিকাশৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাই 69,725 কোটি টকাৰ পুঁজিত অনুমোদন দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী স্মৃতি সিংহৰ ই নিলাম ব্যৱস্থাৰ সপ্তম সংস্কৰণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে। ছত্তীশগড়ৰ দান্তেৱাড়া জিলাত আজি 71 জন মাওবাদীয়ে সুৰক্ষা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে। আৰু এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অৰ্থনৈতিক শক্তি হিচাপে ভাৰতৰ ক্ৰমাগতভাৱে বিকশিত ৰূপৰ লগতে সাংস্কৃতিক শক্তি হিচাপে দেশখনৰ পৰিচয় শক্তিশালী কৰি তোলাৰ বাবে সমূহীয়া প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ ললিত কলা একাডেমীত আয়োজিত 64 সংখ্যক ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনীত অংশ লৈ দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে সাংস্কৃতিক ঐতিহ্যক সমৃদ্ধিশালী কৰি তোলা আৰু সমাজখনক অধিক সংবেদনশীল কৰি তোলাৰ বাবে কলাক এবিধ শক্তিশালী মাধ্যম বুলি অভিহিত কৰে। ভাৰতীয় কলা সংস্কৃতিৰ ক্ৰমাগতভাৱে উন্নতি সাধন হৈ অহাৰ লগতে ই নতুন উচ্চতা লাভ কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। ললিত কলা একাডেমীয়ে এই বৰ্ষত শিল্পীসকলৰ শিল্পকৰ্ম বিক্ৰীৰ ব্যৱস্থা কৰা কাৰ্যত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে শিল্পীসকলে আৰ্থিক দিশৰ পৰা সকাহ লাভ কৰাৰ লগতে দেশৰ অৰ্থনীতিকো এই ব্যৱস্থাই শক্তিশালী কৰি তুলিব। শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে নিজৰ শিল্পকৰ্মৰ উপযুক্ত মূল্য লাভ কৰাৰ ফলত শিল্পীসকল উৎসাহিত হোৱাৰ উপৰি কলাক বৃত্তি হিচাপে গ্ৰহণ কৰিবলৈ আগ্ৰহী লোকসকলো সমানেই উৎসাহিত হ'ব। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে শিল্প আৰু সৃষ্টিশীলতা এখন দেশৰ পৰিচয় দাঙি ধৰে। তেওঁ কয় যে শিল্প যেতিয়া গৃহ, বিদ্যালয়ৰ প্ৰতিষ্ঠান আৰু ৰাজহুৱা স্থানৰ অংশ হৈ পৰে, তেতিয়াই ই ৰাষ্ট্ৰীয় চেতনাৰ অবিচ্ছেদ্য অংশ হৈ পৰে। আজিৰ অনুষ্ঠানত সংস্কৃতি মন্ত্ৰালয়ৰ সচিব বিবেক আগৰৱাল আৰু ললিত কলা একাডেমীৰ উপাধ্যক্ষ ডঃ নন্দলাল ঠাকুৰ উপস্থিত থাকে। ভাৰতৰ জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰৰ বিকাশৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি 69,725 কোটি টকাৰ পুঁজিত অনুমোদন দিছে। নতুন দিল্লীত সাংবাদিকৰ আগত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই পুঁজি দীৰ্ঘম্যাদী বিত্তীয় ব্যৱস্থাৰ সংস্কাৰ, ঘৰুৱা সামৰ্থ্য শক্তিশালী কৰা তথা গ্ৰীণফিল্ড আৰু ব্ৰাউনফিল্ড জাহাজ মেৰামতিৰ স্থানৰ বিকাশৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব। তেওঁ কয় যে এই পুঁজিয়ে কাৰিকৰী সামৰ্থ্য আৰু দক্ষতা বৃদ্ধি কৰি উন্নত সামুদ্ৰিক আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে আইনী, কৰ আৰু নীতিগত সংস্কাৰ সাধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই পুঁজিৰ অধীনত জাহাজ নিৰ্মাণ বিত্তীয় সাহায্য আঁচনিৰ ম্যাদ 2036 চনৰ 31 মাৰ্চলৈ বৃদ্ধি কৰা হ'ব। এই সকলোবোৰ পদক্ষেপৰ ৰূপায়ণ কাৰ্যকৰী কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় জাহাজ নিৰ্মাণ অভিযান আৰম্ভ কৰা হ'ব বুলিও শ্ৰীবৈষ্ণৱে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী স্মৃতি সিংহৰ ই নিলাম ব্যৱস্থাৰ সপ্তম সংস্কৰণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে pmmementos.gov.in ৱেবছাইটৰ জৰিয়তে সম্প্ৰতি চলি থকা এই ই নিলাম ব্যৱস্থাৰ অহা 2 অক্টোবৰত সামৰণি পৰিব। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এনেদৰে নিলাম চলি থকা সামগ্ৰীসমূহৰ ভিতৰত দেশৰ সংস্কৃতি আৰু সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰা ভালেমান অতি সুন্দৰ সামগ্ৰীও আছে। উল্লেখযোগ্য যে চলিত বৰ্ষত এই ই নিলাম ব্যৱস্থাই সামৰি লোৱা সামগ্ৰীসমূহৰ ভিতৰত দেশৰ ভিন ভিন স্থানৰ 1,300 বিধতকৈও অধিক একক পৰিচয়ৰ সামগ্ৰীয়ে স্থান লাভ কৰিছে। এই নিলাম ব্যৱস্থাৰ জৰিয়তে সংগৃহীত ধন নমামি গংগে প্ৰকল্পৰ নামত ব্যয় কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় উন্নয়নৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে ভাৰতৰ স্বাস্থ্যসেৱা খণ্ডৰ পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে। শ্ৰীমোদীয়ে প্ৰখ্যাত হৃদৰোগ শল্য চিকিৎসক বিশেষজ্ঞ ডঃ দেৱীপ্ৰসাদ ছেট্টীৰ স্বাস্থ্যৰ সৈতে উৎপাদনশীলতাৰ বন্ধন শীৰ্ষক প্ৰবন্ধ এটা শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে গুৰুত্ব আৰোপ কৰে যে আয়ুষ্মান ভাৰত, পোষণ অভিযান আৰু স্বচ্ছ ভাৰতৰ নিচিনা অভিযানসমূহে কেৱল জনস্বাস্থ্য উন্নত কৰাই নহয় বৰঞ্চ ৰাষ্ট্ৰৰ অৰ্থনীতিও সবল কৰে। নিৰ্বাচন আয়োগে জম্মু কাশ্মীৰৰ পৰা ৰাজ্যসভাৰ 4খন আসনৰ বাবে দ্বিবাৰ্ষিক নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। 2021 চনৰ ফেব্ৰুৱাৰীৰ পৰাই এই আসনকেইখন খালী হৈ আছে। আয়োগে পাঞ্জাৱৰ পৰা ৰাজ্যসভাৰ 1খন আসনৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। এই আসনখন চলিত বছৰৰ জুলাই মাহত সঞ্জীৱ আৰোৰাই পদত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত খালী হৈ আছে। অহা মাহৰ 6 তাৰিখে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। ভোটগ্ৰহণ আৰু ভোটগণনা অহা 24 অক্টোবৰত অনুষ্ঠিত হ'ব বুলি আয়োগৰ সূত্ৰই জানিবলৈ দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ছত্তীশগড়ৰ দান্তেৱাড়া জিলাত আজি 71 জন মাওবাদীয়ে সুৰক্ষা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে। ইয়াৰ ভিতৰত 20 গৰাকী মহিলা সদস্য আছে। ইয়াৰে 31 জন মাওবাদীৰ বিনিময়ত মুঠ 64,00,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। জিলাখনত মাওবাদীৰ বিৰুদ্ধে চলোৱা লোন ৱাৰাট্টু অৰ্থাৎ ঘৰলৈ ঘূৰি অহা অভিযানৰ ফলস্বৰূপে এই মাওবাদী কেইজনে আত্মসমৰ্পণ কৰে। মাওবাদীসকলে এই খণ্ডত বিভিন্ন উগ্ৰবাদী কাম কাজৰ সৈতে জড়িত হৈ আহিছিল। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ছত্তীশগড় চৰকাৰৰ পুনৰ সংস্থাপন নীতিৰ অধীনত আত্মসমৰ্পণকাৰী মাওবাদী কেইজনক প্ৰত্যেককে 50,000 টকাকৈ প্ৰদান কৰা হ'ব। তেওঁলোকক লগতে দক্ষতা বিকাশ প্ৰশিক্ষণকে ধৰি অন্যান্য সুবিধাও প্ৰদান কৰা হ'ব। পৰৱৰ্তী প্ৰজন্মৰ GST সংস্কাৰে ভাৰতৰ পৰোক্ষ কৰ ব্যৱস্থা সৰলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা 22 ছেপ্টেম্বৰত এই নতুন ব্যৱস্থা ৰূপায়ণ কৰা হৈছে আৰু জনসাধাৰণে বৰ্তমান GST সংস্কাৰৰ সুবিধা লাভ কৰিবলৈ সমৰ্থ হৈছে। এই নতুন ব্যৱস্থাৰ অধীনত GST পৰিষদে পূৰ্বৰ 5%, 12%, 18% আৰু 28% GST সৰলীকৰণ কৰি ইয়াক বৰ্তমান 5% আৰু 18% কৰিছে। সামগ্ৰী আৰু সেৱাৰ বিস্তৃত ক্ষেত্ৰত কৰৰ বোজা হ্ৰাস কৰাৰ জৰিয়তে জনসাধাৰণক যথেষ্ট সকাহ প্ৰদান কৰা হৈছে। চৰকাৰে খাদ্য সামগ্ৰীত গুৰুত্বপূৰ্ণ কৰ ৰাহি কৰি জনসাধাৰণৰ ব্যয় কম কৰিছে। সেই অনুসৰি আলমণ্ড, হেজেলনাট, খেজুৰ আৰু ডিমৰুৰ দৰে শুকান খাদ্য সামগ্ৰীৰ GST 12%-5% হ্ৰাস কৰা হৈছে। একেদৰে মধুমেহ ৰোগীৰ আৰ্থিক ব্যয় কম কৰাৰ বাবে এনেলোকৰ বাবে উপযোগী সামগ্ৰীত GST পূৰ্বৰ 12%-5% হ্ৰাস কৰা হৈছে। সকলোৰে বাবে স্বাস্থ্যকৰ জীৱন যাপন তথা স্বাস্থ্য উপযোগী খাদ্য গ্ৰহণত সুবিধা হোৱাকৈ এই ব্যৱস্থা লোৱা হৈছে। কংগ্ৰেছে 85 বছৰৰ পাছত বিহাৰৰ পাটনাত কাৰ্যকৰী সমিতিৰ বৈঠকৰ আহ্বান কৰা বিষয়টোৰ বিজেপিয়ে সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ আগত বিজেপিৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰবিশংকৰ প্ৰসাদে কয় যে কংগ্ৰেছ দলে ৰাজনৈতিক ক্ষমতা লাভৰ বাবে বিহাৰক লৈ হঠাৎ আগ্ৰহ দেখুৱাইছে। কংগ্ৰেছে কেতিয়াও বিহাৰক গুৰুত্ব দিয়া নাছিল বুলি উল্লেখ কৰি শ্ৰীপ্ৰসাদে কংগ্ৰেছে প্ৰয়াত জগজীৱন ৰামক ভাৰতৰ প্ৰধানমন্ত্ৰী হবলৈ নিদিলে আৰু স্বাধীনতা আন্দোলনৰ মহান যুঁজাৰু লোকনায়ক জয়প্ৰকাশ নাৰায়ণক আটক কৰোৱালে বুলি অভিযোগ কৰে। এছিয়া কাপ টি-20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত ডুবাই ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হ'ব। আজিৰ খেলত জয়লাভ কৰা দলটোৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান লাভ কৰাটো নিশ্চিত হ'ব। উল্লেখযোগ্য যে আজিৰ খেলত ভাগ ল'বলগীয়া দুয়োটা দলে ছুপাৰ ফ'ৰ পৰ্যায়ৰ নিজৰ নিজৰ প্ৰথম খেলত ইতিমধ্যে জয়লাভ কৰিছে। ভাৰতে এই পৰ্যায়ৰ প্ৰথমখন খেলত পাকিস্তানক পৰাভূত কৰি প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে দ্বিতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰে। বাংলাদেশে ছুপাৰ ফ'ৰ পৰ্যায়ৰ প্ৰথমখন খেলত শ্ৰীলংকাক পৰাস্ত কৰে। প্ৰসিদ্ধ কানাড়া লেখক ডঃ এছ এল ভাইৰাপ্পাৰ আজি বিয়লি বেংগালুৰুত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 94 বছৰ। বিশিষ্ট লেখকগৰাকীয়ে 25খনৰো অধিক উপন্যাস ৰচনা কৰিছিল। ইয়াৰ ভিতৰত ফম ছাভ্ৰুকছা, ডাটু পৰৱা, আৱৰণ নাইনেৰালু আদি অন্যতম। 2023 চনত তেওঁক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰাৰ লগতে 2010 চনত তেওঁক সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ডঃ ভাইৰাপ্পাৰ বিয়োগত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে বিশিষ্ট লেখকগৰাকীয়ে সাহিত্য, সংস্কৃতি আৰু দৰ্শনৰ ক্ষেত্ৰলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই থৈ গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও কানাড়া ঔপন্যাসিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। নতুন দিল্লীত আজিৰে পৰা ISSF জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতা আৰম্ভ হৈছে। মূল ইভেণ্টৰ খেলসমূহ কাইলৈৰ পৰা আৰম্ভ হ'ব। ডঃ কৰ্ণি সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ অহা 2 অক্টোবৰত সামৰণি পৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অৰ্থনৈতিক আৰু সাংস্কৃতিক শক্তি হিচাপে ভাৰতৰ পৰিচয় শক্তিশালী কৰি তোলাৰ বাবে সমূহীয়া প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভাৰতৰ জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰৰ বিকাশৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাই 69,725 কোটি টকাৰ পুঁজিত অনুমোদন দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী স্মৃতিচিহ্নৰ ই নিলাম ব্যৱস্থাৰ 7ম সংস্কৰণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে। ছত্তীশগড়ৰ দান্তেৱাড়া জিলাত আজি 71জন মাওবাদীয়ে সুৰক্ষা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে। আৰু এছিয়া কাপ টি-20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।